لا تحسبن الذين كفروا معجزين في الأرض ومأواهم النار ولبئس المصير.
যে সকলে কুফুরি কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে সিহঁতে পৃথিৱীত আমাক অপাৰক কৰিব পাৰিব। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম, আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তন স্থল।